পডকাষ্টৰ সমৰ্থতালৈ কিৰণ চন্দ্ৰনাথে জনাইছো নমস্কাৰ। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সাধুকথা সাধুকথা আজি আপোনালোকলৈ আগবঢ়াইছো। এয়া লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত লটকন নামৰ সাধুটি। সাধুটি কৈছে ইমৰাণ হুছেইনে।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লটকন। এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনীৰ বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, মই ঘৰৰ পৰা ওলাই যাওঁ, ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ'ল। বামুণ যাওঁতে বেলি দুপৰ হ'ল। তেতিয়ালৈকে তাৰ পেটত খুটকণ এটাও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ'ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খাই বৈ উঠি তাৰ 8 বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হলত ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে, তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠৈ খাবলৈ আহিছোঁ, মোৰ নাম মাখি। এইবুলি বামুণে টপ কৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক মাতি ক'লে, বোপাই বোপাই, মাখিয়ে মিঠৈ খাইছে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনি ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে, খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ক'লে, শুনিলি এতিয়া, তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে। এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক ক'লে, বোপাই, মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে। এইবাৰ বাপেকে ভেকাহি মাৰি দি ক'লে, আধ্যা কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই ক'বলৈ ভিতৰলৈ উঠি গ'ল। আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা ডুকুৰি ৰূপ উলিয়াই লৈ পলাই গ'ল। ল'ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক'লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ আটাইবোৰ খালে। সি তেতিয়া ল'ৰাটোক বৰকৈ খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন তোমাক গুৰিৰে পৰা কৈয়ে আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওক। বাপেকে ক'লে, তই কৈছিলি মাখিয়ে মিঠৈ খাইছে বুলি, মানুহে খাইছে বুলি নকলি কিয়? পুতেকে উত্তৰ দিলে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। বাপেকে কোনফালে মানুহটো পলাই গ'ল পুতেকক সুধি তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেইফালেদি খেদি গ'ল। বামুণে মিঠৈ খাই বেগা বেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল'লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটো ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘূৰি থাকোঁতে তাৰ খোচনাৰ পৰা সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই তাক গাহৰিয়ে খাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে আছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই, তুমি জানো দেখা নাই সেই টকাবোৰ? সি ক'লে, দেখিছোঁ। বামুণে ক'লে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকেপতি ৰূপৰ মুদ্ৰা দিয়ে, সেই দেখিহে ঘূৰাইছোঁ। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকা লোকচান হৈছে, যদি এইদৰে 1 গাল টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক'লে, ককাই, মোকো পাকচেৰে ঘূৰাবলৈ দিবানে, ময়ো বৰ বিপদত পৰিছোঁ, মোকো যদি পাকচেৰে গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হ'ব। এটা চোৰে আজি মোক বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে। তাৰ কথা শুনি বামুণে ক'লে, তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব, বা আৰু ঘূৰোৱা তেন্তে। এইবুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডাল মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত হাউট কৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ'ল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ থাকোঁতে গধূলি এঘৰত আলহী হৈ ৰ'লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহে। মিঠৈ খাইছিল যে সেইজন বামুণ। ৰাতি ভালকৈ পোৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ 10 টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি কি কথা কি ব্যৱস্থা তাক সুধিলত সি ক'লে, এই ঘোঁৰাটোৱে খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰাই মই সদায় 10 টকাকৈ পাওঁ আৰু ইয়াৰে মই চলি থাকোঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ খাটনি ধৰিলে। দৰ দাম কৰি সি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিওঁ নথওঁকৈ শেষত ক'লে, বাৰু আৰু 250 কুৰি অৰ্থাৎ 650 টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থই তাতে মান্তি হৈ 650 টকা আৰু নিজৰ ঘোঁৰাটোক বামুণক দি বামুণৰ পৰা ঘোঁৰাটো ল'লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি টকা পইচা লৈ গৃহস্থই দিয়া সেই 9 ঘোঁৰাত উঠি ঘৰলৈ আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়ে উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকানীয়ে তেতিয়ালৈকে সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত্ৰ গ'লে, মোক ভাল ঠগি গলা, ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হ'লো। বামুণে উত্তৰ দিলে, ককাই মই ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি 100 পাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় 100 টকাৰ ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাক ঘূৰিলে সি পৰি মৰিব, সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈ দোকানী কৈ ঘোঁৰা চলাই গুচি গ'ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো মৰি পৰি থাকিল। তাৰপিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক'লে, নে এই ৰূপবোৰ নে। ৰূপবোৰ দেখি বামুণীৰ আনন্দ লাগিল।
ইমান পৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত লটকন নামৰ সাধুটি শুনিলে। সাধুকৈ শুনালে ইমৰাণ হুছেইনে। এইবাৰ আগবঢ়াইছো মিলেশ্বৰ ডেকাৰ কণ্ঠৰ টোকাৰী গীত। Okay.
নানান শাস্ত্র ব্যাখ্যা করে বরগীত ভটিমারে সমৃদ্ধ করে এ গহিলা অসমিয়া জাতিয়ে এ গুরু শঙ্করদেও সপ্ত বৈকুণ্ঠ কয়াকিলা আকাশী গঙ্গা উত্তরে নমালা আকাশী গঙ্গা উত্তরে নমালা দক্ষিণে দোলবা দিলা গুরু শঙ্করদেও কীর্তন ঘর সাজিলা এ গুরু এ গুরু শঙ্করদেও সপ্ত বৈকুণ্ঠ কয়াকিলা শ্রীমন্ত শঙ্করে পাৰ ভাঙি দিলে বহে ব্রহ্মাণ্ডক ভেদিয়ে ৰা হৰি নামৰ প্রেম নদী কত আছে বয় কত আছে বাৰাগে বয় আছে হৃদয়তে ৰয় হৃদয়তে হরি নামে হরি নামে হরি নামে গতি ও হরি নামে গতি হরি নাম বিনে আর না জানু ভকতি ও না জানু ভকতি হরি নামর প্রেম নদী কোত আছে বয় কোত আছে
মিলেশ্বৰ ডেকাৰ কণ্ঠৰ টোকাৰী গীত শুনিলে আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছো। আমাৰ পডকাষ্ট লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। নমস্কাৰ।